নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো দিশা শৰ্মাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যপালগৰাকীয়ে এই সাক্ষাৎকালত শ্ৰীমতী মুৰ্মুক অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰে। 1971 চনত ভাৰতীয় সেনাবাহিনীৰ সহযোগত পাকিস্তানৰ বিৰুদ্ধে চলোৱা মুক্তিযুদ্ধত বিজয় সাব্যস্ত কৰা আজিৰ দিনটোৰ স্মৃতিত ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মহান সৈনিকসকলৰ আত্মবলিদান দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ মহান ত্যাগে পৰৱৰ্তী প্ৰজন্মক সদায়েই উৎসাহিত কৰি যাব বুলি মন্তব্য কৰে। অসমতো আজি বিজয় দিৱস উপলক্ষে সেনাবাহিনীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। কোকৰাঝাৰত থকা সেনাবাহিনীৰ ইকো টাস্ক ফৰ্চে এই উপলক্ষে আজি মটৰচাইকেল সমদল উলিয়ায়। 1971 চনৰ যুদ্ধত আত্মবলিদান দিয়া শ্বহীদসকলৰ ত্যাগক সন্মান জনাই উলিওৱা এই সমদল পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মুকলি কৰে। সমদলত শতাধিক লোকে অংশগ্ৰহণ কৰে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুকৰ আমন্ত্ৰণ মৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশ ল'বলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি থিম্ফুত উপস্থিত হৈছে। থিম্ফুৰ বিমানবন্দৰত আজি মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়ালে আদৰণি জনায়। তিনিদিনীয়া এই ভ্ৰমণকালত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে অসম তথা ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ব। এই ভ্ৰমণে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি যাত্ৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু 5খন অভিযোগনামা দাখিল কৰিছে। 16গৰাকী ব্যক্তি আৰু 2টা সংস্থাকে ধৰি মুঠ 18গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লী চি বি আয়েও এই গোচৰ সংক্ৰান্তত 4খন অভিযোগনামা দাখিল কৰিছিল। অসম চৰকাৰৰ অনুৰোধ মৰ্মে চি বি আয়ে যোৱা 22 অক্টোবৰত 3গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ 3 মাহৰ ভিতৰত এই লোককেইজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়। 20 অক্টোবৰতো কেইবাটাও বিত্তীয় লেনদেনকাৰী সংস্থা আৰু ব্যক্তিৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰা হৈছে। এই তদন্ত প্ৰক্ৰিয়া চি বি আয়ে অনিয়ম সংঘটিত কৰা বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিৰ বিৰুদ্ধে বিতং তথ্য সংগ্ৰহ কৰাৰ লগতে এনেধৰণৰ অনিয়মৰ বলি হোৱা লোকসকলৰ তথ্যও সংগ্ৰহ কৰিছিল। এই গোচৰসমূহ সন্দৰ্ভত তদন্ত অব্যাহত আছে। অসম চৰকাৰৰ বিকাশৰ 12 দিন অনুষ্ঠানৰ অংশ হিচাপে আজি গোৱালপাৰাৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ খেলপথাৰত দুদিনীয়াকৈ বঁটা বিতৰণ আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি, আনন্দৰাম বৰুৱা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণৰ শুভাৰম্ভ কৰা হয়। কাইলৈ অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু সকাহ আঁচনি 2021ৰ তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ৰ ঋণমুক্তি প্ৰমাণ পত্ৰ, বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ আৰ্থিক সাহায্য, আত্মসহায়ক গোটৰ খাদ্য প্ৰসংস্কৰণৰ লগত জড়িত মহিলাসকললৈ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰা হ'ব। কাইলৈ হ'বলগীয়া কাৰ্যসূচীতো মন্ত্ৰী অশোক সিংঘল উপস্থিত থাকিব। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰত কালিৰে পৰা 3দিনীয়াকৈ অনুষ্ঠিত আণ্ডাৰ দ্য ছাল ট্ৰী শীৰ্ষক নাট মহোৎসৱ উপলক্ষে অঞ্চলটোত ভালেই সংখ্যক নাট্যপ্ৰেমীৰ সমাগম হৈছে। আজি পুৱাৰ ভাগত তামিল ভাষাৰ নাট তিন্ধন সাৰ্থিৰাম আৰু দিনৰ 2:30 বজাত কিষাণ ৰাজ নামৰ নাটখন মঞ্চস্থ কৰা হৈছে। বিশিষ্ট চিত্ৰশিল্পী ৰবিনাম ব্ৰহ্মই কালি পুৱা এই নাট সমাৰোহৰ শুভাৰম্ভ কৰিছিল। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকৰ্মী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰা বাদুংডুপ্পা কলাকেন্দ্ৰই বিগত 14 বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা শালনিৰ মাজৰ এডোখৰ ভূমিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট মঞ্চস্থ কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে। কালি গুৱাহাটীত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সংস্থাটোৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।